এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত ইউ জি চিৰ, ৰাজ্যৰ উন্নয়ন, জনকল্যাণ আৰু আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ একাধিক বৈঠক, কোকৰাঝাৰৰ মহামায়া বনাঞ্চলত মূল্যৱান শালগছ কটা ঘটনা সংক্ৰান্তত আৰু তিনিজন অবৈধ কাঠ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। বিশ্ববিদ্যালয় অনুদান আয়োগ ইউ জি চিয়ে শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। ইউ জি চিয়ে প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱহাৰিক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হবলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলছ, ডাটা এনালাইচিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। ইউ জি চিয়ে এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কলা, বিজ্ঞান, বাণিজ্যসহ সকলো শাখাৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। তদুপৰি তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। ইউ জি চি অনাৰ্ছ তথা ইউ জি চি অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষান্মাসিক অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60-120 ঘণ্টাৰ হ'ব। অৱশ্যে চাৰিবছৰীয়া অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষান্মাসিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ ছমাহেই ৰিচাৰ্চ প্ৰজেক্ট অথবা থেচিছ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ উন্নয়ন, জনকল্যাণ আৰু আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে কালি একাধিক বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ সৈতে হোৱা বৈঠকত 2029 চনৰ ভিতৰত শিশুৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম কৰা, চিকিৎসালয়সমূহত পৰ্যাপ্ত স্বাস্থ্যকৰ্মী, চাহ বাগিচাৰ চিকিৎসালয়সমূহৰ উন্নয়ন, বিনামূলীয়া ৰোগ চিনাক্তকৰণ কাৰ্যসূচী, বৃহৎ স্বাস্থ্য শিবিৰ আৰু স্বাস্থ্য বিষয়ক অন্য গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে পৰ্যালোচনা কৰে। একেদৰে ডঃ শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ তথা আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ ব্যৱস্থাপনা লিমিটেডৰ বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত গহপুৰ নুমলীগড় সুৰংগ, গুৱাহাটী শিলচৰ এক্সপ্ৰেছৱে, কাজিৰঙা এলিভেটেড কৰিডৰ, কামাখ্যা ৰজ্জুপথৰ দৰে আন্তঃগাঁথনি প্ৰকল্পসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ কাম ত্বৰান্বিত কৰি সময়মতে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লক্ষ্যৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এই আলোচনাকালত তেওঁলোকে অসম মেঘালয় সীমান্তৰ বিষয়ৰ উপৰি বিভিন্ন আন্তঃৰাজ্যিক প্ৰসংগত মত বিনিময় কৰে। তেওঁলোকে লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনেৰে অসম আৰু মেঘালয়ে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহৰ অন্বেষণ সন্দৰ্ভতো আলোচনা কৰে। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মুদগালয়নৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা হৈছে। ভাৰত আৰু মংগোলীয়াৰ মাজৰ শতিকাজোৰা সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মধ্যপ্ৰদেশৰ চাচি বিহাৰ চৈত্যত এই পবিত্ৰ অৱশেষ সংৰক্ষণ কৰি ৰখা হৈছে আৰু মংগোলীয়াত এই অৱশেষ প্ৰদৰ্শনীৰ বাবে অহা 9 জুনলৈ ৰখা হ'ব। এই প্ৰদৰ্শন কালত দেশখনৰ বহু ভক্ত বৌদ্ধ ভিক্ষু তথা পণ্ডিতসকলে পবিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। এই সন্দৰ্ভত ৰাজ্যপাল আচাৰ্যই কয়,
নমস্কাৰ বন্ধুগণ, আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীকে মাৰ্গদৰ্শন মে ভাৰত চৰকাৰ বসুধৈৱ কুটুম্বকম তথা বিশ্ব বন্ধুত্ব কি ভাৱনা কো বৈশ্বিক স্তৰ পৰ সশক্ত বনানে হেতু নিৰন্তৰ প্ৰয়াসৰত হে। ইসি ক্ৰম মে হম মংগোলিয়া কি যাত্ৰা পৰ যা ৰহে হে, যহাঁ ভগৱান বুদ্ধ কে পৰম পূজ্য শিষ্য অৰহন্ত সাৰিপুত্ৰ এবং অৰহন্ত মহামুদগালয়ন কে পবিত্ৰ অৱশেষো কি প্ৰদৰ্শনী আয়োজিত কি যা ৰহি হে। यह अवसर भारत और मंगोलिया के मध्य प्राचीन आध्यात्मिक सांस्कृतिक एवं सभ्यतागत संबंधों को नई ऊर्जा प्रदान करने वाला है। यह आयोजन दोनों देशों के बीच आत्मीयता सद्भाव और सहयोग की और अधिक भावना को मजबूत करेगा तथा भगवान बुद्ध के शांति करुणा और मानव कल्याण के संदेश को वैश्विक समुदाय तक प्रभावी रूप से पहुँचाने का माध्यम बनेगा। मुझे विश्वास है कि पवित्र अवशेषों की यह प्रदर्शनी भारत और मंगोलिया के संबंधों में नई उष्मा का संचार करेगी तथा विश्व बंधुत्व सह अस्तित्व और मानवीय मूल्यों की भावना को और अधिक व्यापक बनाएगी। जय हिंद।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। বন বিভাগে কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ অধীনৰ মহামায়া বনাঞ্চলত ব্যাপক হাৰত মূল্যৱান শাল গছ কটা ঘটনাৰ তদন্ত তীব্ৰ কৰি তুলিছে। বন বিভাগে এই ঘটনা সন্দৰ্ভত আৰু 3 জন অবৈধ কাঠ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক 3জনক বাহাৰ আলী, ৰাবিয়াল আলী আৰু পাছান আলী বুলি চিনাক্ত কৰা হৈছে। এই লোক 3জন কাঠৰ অবৈধ কুণ্ডাকতা আৰু অন্য আপত্তিজনক কাম কাজৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈছিল। মহামায়া বনাঞ্চলত অবৈধভাৱে মূল্যৱান খাল গছ কটাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে নিশা জলবিলা গাঁও পৰিষদ উন্নয়ন কমিটিৰ অধ্যক্ষ আবুল শেখ আৰু BPFৰ এজন জ্যেষ্ঠ নেতাক জিম্মাত লোৱাৰ পাছত এই লোক 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাত বনৰীয়া হাতীৰ আক্ৰমণত কালি এগৰাকী মহিলাসহ 2 লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়। হাতীৰ গছকত মৃত্যু হোৱা লোক 2জন শ্বাহাজুদ্দিন আৰু হনুফা খাতুন বুলি চিনাক্ত কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত UGCৰ। ৰাজ্যৰ উন্নয়ন, জনকল্যাণ আৰু আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ একাধিক বৈঠক আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।